এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত মাত্ৰ 7টা গড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত 2টা, 2023 চনত 1টা আৰু 2024 চনত 2টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3টা বছৰত উদ্যানখনত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰীয়ে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানসত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6ৰ পৰা 31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। সেই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত কালিৰ বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিকদাৰ, শ্বেৰমান আলী আহমেদ, মজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত ভাগ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাৱিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত বন্যাৰ্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ উপলব্ধতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজিত। তাৰ প্ৰস্তুতি সম্পৰ্কে, প্ৰস্তুতি কেনেকুৱা চলাই থৈছে সেইখিনি আমি গম ল'লোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰিলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনুজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অংশ ল'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ EKYC আৰু আধাৰ সংযোগ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ জিলাখনতে ব্যাপক সজাগতা অভিযান চলোৱা হৈছে। জিলাখনৰ কোনো যোগ্য হিতাধিকাৰী যাতে আধাৰ সংযোগ নোহোৱাৰ বাবে চৰকাৰী ৰেহাই আৰু LPG চিলিণ্ডাৰৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সজাগতা অভিযান চলোৱা হৈছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তৰ সমবায় সমিতি, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত কাৰ্যালয়, ৰাজহ চক্ৰ কাৰ্যালয়, অসামৰিক চিকিৎসালয়, ভাৰতীয় ষ্টেট বেংকৰ গড়মূৰ শাখা আৰু পেট্ৰল পাম্পসমূহত বেনাৰ আৰু পষ্টাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলক যথাশীঘ্ৰে নিজৰ চিলিণ্ডাৰ বিতৰকৰ কাৰ্যালয়লৈ গৈ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কালি অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চলি থকা নিৰ্মাণ কাৰ্যসমূহ পৰিদৰ্শন কৰে আৰু প্ৰকল্পটোৰ অগ্ৰগতি খতিয়ান লয়। পৰিদৰ্শনকালত বিধায়কগৰাকীৰ সৈতে জিলা আয়ুক্ত বিক্ৰম কুইৰী, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডঃ সৈকত পাত্ৰ, ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নভাজ কুমাৰ দাস, চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া উপস্থিত থাকে। গুৰুত্বপূৰ্ণ প্ৰকল্পটো যথাশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।